এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভূটানৰ 117 সংখ্যক ৰাষ্ট্ৰীয় দিৱসত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, অহা বছৰৰ পৰা 80% নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলকহে ডঃ বাণীকান্ত কাকতি মেধাৱতা প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰুণোজ পেগুৰ ঘোষণা, হিট এণ্ড ৰাণৰ ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ 106(2) নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, লোকসভাত আজি এখন দেশ এটা নিৰ্বাচন সম্পৰ্কীয় দুখন বিধেয়ক উত্থাপন আৰু ব্ৰিছবেন টেষ্টৰ চতুৰ্থ দিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফ'ল' অনৰ পৰা হাত সাৰিবলৈ ভাৰতৰ সংগ্ৰাম অব্যাহত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভূটানৰ 117 সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। দিৱসত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দেশখনৰ ৰজা জিগমে খেচাৰ নামগিয়াল ৱাংচুক আৰু ৰাষ্ট্ৰখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি থিম্ফুত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দেশখনৰ ৰাজধানীত অনুষ্ঠিত এডভান্টেজ আছামৰ ৰোড শ্বত অংশ লৈ ভূটানৰ প্ৰধানমন্ত্ৰী দাসো শ্বেৰিং টগবে আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক এডভান্টেজ আছাম সন্মিলন 2025ৰ বাবে আমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে থিম্ফু বিমানবন্দৰত কালি মুখ্যমন্ত্ৰীগৰাকীক ভূটানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে আদৰণি জনায়। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ প্ৰস্তাৱিত ৰেলপথ নিৰ্মাণ সম্পৰ্কেও দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনা কৰাৰ লগতে অসম তথা ভাৰতৰ সৈতে ভূটানৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে দেশখনৰ ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা। তদুপৰি ভূটানৰ পৰা নামি অহা নৈসমূহৰ পৰা অসমত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ সৈতে অসমৰ বন্ধুত্বৰ এনাজৰি কটকটীয়া কৰি তুলিব বুলিও আশা কৰা হৈছে। অসম চৰকাৰৰ উদ্যোগত অহা বছৰৰ 24 আৰু 25 ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সৈতে সংগতি ৰাখি কালি সন্ধিয়া থিম্ফুত অনুষ্ঠিত এখন ব্যৱসায়িক সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাও উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰ্যটন ক্ষেত্ৰত ভূটানৰ প্ৰাচীন ভূ প্ৰাকৃতিক স্থানসমূহৰ লগতে অসমৰ কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু মাজুলীক সংযোগ কৰি এটা পৰ্যটন পৰিক্ৰমাৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। তেওঁ লগতে অসমৰ চিকিৎসা মহাবিদ্যালয়ত ভূটানৰ ছাত্ৰ ছাত্ৰীৰ বাবে 5খন আসন সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰে। ডঃ বাণীকান্ত কাকতি মেধাৱতাৰ অধীনত অহা বছৰৰ পৰা 80% বা ততোধিক নম্বৰ লাভ কৰা ৰাজ্যৰ ছাত্ৰ ছাত্ৰীকহে স্কুটি প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰুণোজ পেগুৱে মন্তব্য কৰিছে। কালি মাজুলীত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ন্যূনতম 60% নম্বৰ লাভ কৰি উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ লগতে উচ্চতৰ মাধ্যমিকত 60% নম্বৰ পোৱা ছাত্ৰী আৰু 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰকহে ডঃ বাণীকান্ত কাকতি মেধাৱতাৰ অধীনত স্কুটি প্ৰদান কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মায়েও উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীয়েহে স্কুটি লাভ কৰিব বুলি উল্লেখ কৰিছিল। ব্যক্তিগত প্ৰতিষ্ঠান, কোচিং চেণ্টাৰ আদিৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক এই বঁটা প্ৰদান কৰা নহ'ব বুলিও তেওঁ উল্লেখ কৰিছিল। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি মাজুলীত কৰা মন্তব্য সন্দৰ্ভত আমাৰ মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়াই এইদৰে কয়।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কালি মাজুলীতো উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ মুকলি প্ৰেক্ষাগৃহত 23-24 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা, প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটি আৰু নৱম মান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদানৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী ডঃ ৰুণোজ পেগু। মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ছাত্ৰ ছাত্ৰীসকললৈ বঁটা প্ৰদান কৰি নিজৰ ভাষণত কয়, অহা বৰ্ষৰ পৰা 80% নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলেহে লাভ কৰিব ডঃ বাণীকান্ত কাকতি মেধা বঁটা। নতুনকৈ প্ৰতিখন হাইস্কুলত নিযুক্তি দিব 1জনকৈ বিশেষ গণিতৰ শিক্ষক। 2025 চনৰ পৰা প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰিব ডিজিটেল ক্লাছৰুম। জিলাখনত এই বৰ্ষত আনন্দৰাম বৰুৱা বঁটা 151জন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাৰ বিপৰীতে ডঃ বাণীকান্ত কাকতি মেধা বঁটা 293জন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে। জিলাখনত 73খন উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত 2686গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰে বিনামূলীয়া চাইকেল। অনুষ্ঠানটিত উপস্থিত থাকে স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰুদ বৰুৱা, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়া, জিলা অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্তসকলৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি।
পথ দুৰ্ঘটনা সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ পলায়ন কৰা অৰ্থাৎ হিট এণ্ড ৰাণ ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ 106(2) নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। ন্যায়ালয়ে এই ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ থানাসমূহলৈ নিৰ্দেশ জাৰি কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা এক জুলাইৰ পৰা দেশত বলবৎ কৰা নতুন ফৌজদাৰী আইনৰ অধীনৰ ভাৰতীয় ন্যায় সংহিতাৰ এই ধাৰাটো বলবৎকৰণৰ আওতাৰ পৰা বাদ দিয়া হৈছে। অসম আৰক্ষীয়ে এই ধাৰাৰ অধীনত হিতেন ৰাণৰ গোচৰ ৰুজু কৰি আহিছে বুলি এজন লোকে ৰাজহুৱা স্বাৰ্থজনিত আবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে অসম আৰক্ষীক ভাৰতীয় ন্যায় সংহিতাৰ 106(2) নম্বৰ ধাৰাৰ অধীনত কোনো গোচৰ ৰুজু নকৰিবলৈ নিৰ্দেশ দিয়ে। এই বছৰৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত গুৱাহাটীত IED সংস্থাপন কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম অৰ্থাৎ আলফা স্বাধীনৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰিছে। NIAৰ দলে অসম আৰক্ষীৰ সহযোগত কালি ডিব্ৰুগড়ৰ জাহ্নু বৰুৱা নামৰ এজন লোকৰ বাসগৃহত চলোৱা অভিযানত ডিজিটেল যন্ত্ৰ তথা আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰু সম্প্ৰতি সেইবোৰৰ পৰীক্ষা চলাই থকা হৈছে। পাছলৈ অধিক সোধা পোছাৰ বাবে তেওঁ স্থানীয় আৰক্ষী থানালৈ তলব কৰা হয়। প্ৰাথমিক তদন্তত অভিযুক্তজনে স্বাধীনতা দিৱসত অসম আৰক্ষীয়ে জব্দ কৰা 11টা IEDৰ ভিতৰত 4টাৰ সংস্থাপনৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। ইয়াৰ পাছতে লোকজনক আইনী প্ৰক্ৰিয়া অনুসৰি গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে চলিত বছৰৰ 17 ছেপ্টেম্বৰত NIAয়ে অসম আৰক্ষীৰ পৰা এই গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আইচং অসম ওৰফে অভিজিৎ গগৈ অৰ্থাৎ সংগঠনৰ আন শীৰ্ষ নেতাৰ নিৰ্দেশত IED কেইটা সংস্থাপন কৰাটো নিশ্চিত হৈছিল। সম্প্ৰতি গোচৰটোৰ তদন্ত অব্যাহত আছে। লোকসভাত আজি এখন দেশ এটা নিৰ্বাচন সম্পৰ্কীয় দুখন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন মেঘৱালে সংবিধানৰ 129 সংশোধনী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন সংশোধনী সন্দৰ্ভত দুখন বিধেয়ক আজি নিম্ন সদনত উত্থাপন কৰিব। উল্লেখযোগ্য যে শেহতীয়াকৈ চৰকাৰে দেশত এখন দেশ এটা নিৰ্বাচনৰ ধাৰণাৰ বিবেচনাৰ বাবে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিছে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত সমিতিখনে ৰাজনৈতিক দল তথা বিশেষজ্ঞকে ধৰি অংশীদাৰসকলৰ সৈতে ধাৰাবাহিক আলোচনাত মিলিত হৈছিল। বিধেয়কখন আইনত পৰিণত হলে ইয়াক দুটা পৰ্যায়ত কাৰ্যকৰী কৰা হ'ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ লগতে পঞ্চায়তৰ দৰে স্থানীয় সংস্থাৰ নিৰ্বাচনসমূহ সাধাৰণ নিৰ্বাচনৰ 100 দিনৰ ভিতৰত সম্পন্ন হ'ব। ইপিনে বিজেপিয়ে আজি দলৰ সকলো লোকসভা সদস্যক নিম্ন সদনত উপস্থিত থাকিবলৈ 3-লাইন হুইপ জাৰি কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও চহৰৰ নেহৰুবালিত আজিৰে পৰা নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তই এই গ্ৰন্থমেলা উদ্বোধন কৰিব। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি কবি সন্মিলন, কুইজ প্ৰতিযোগিতা, শিশু অনুষ্ঠান আৰু মহিম বৰাৰ স্ৰষ্টা আৰু সৃষ্টি শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ৰাজ্যৰ কেইবাটাও প্ৰকাশন গোষ্ঠীৰ লগতে বহিৰাজ্যৰ কেইবাটাও গোষ্ঠীয়ে এই গ্ৰন্থমেলাত অংশ ল'ব। নগাঁও গ্ৰন্থমেলা সন্দৰ্ভত জিলাখনৰ পৰা এয়া আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
নগাঁও অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান কল্লোলৰ উদ্যোগ আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা চহৰখনৰ গৰঙৰ বাকৰি নেহৰুবালি কিৰণ শংকৰ ৰয় ননী গোহাঁই বৰুৱা কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত নগাঁও গ্ৰন্থমেলা 2024 অনুষ্ঠিত হ'ব। আজি পুৱা বিধায়ক তথা গ্ৰন্থমেলা সমিতিৰ সভাপতি ৰূপক শৰ্মাই গ্ৰন্থমেলাৰ পতাকা উত্তোলনৰ গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ পাতনি মেলিব। দুপৰীয়া 1 বজাত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্ত। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা। বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তকে প্ৰমুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি আয়োজক সমিতিয়ে উপস্থিত থাকিব বুলি জানিবলৈ দিছে। ৰাজ্যখনৰ বহিৰাজ্যৰ কেইবাটাও আগশাৰীৰ প্ৰকাশন গোষ্ঠী ইতিমধ্যে নগাঁও গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। এই গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি কবি সন্মিলন, শিশুনাট, আলোচনা চক্ৰ, শিশুসকলৰ মাজত চিত্ৰাংকন, সাধুকো, আকস্মিক বক্তৃতা, আবৃত্তি প্ৰতিযোগিতাৰ উপৰিও প্ৰতিদিনে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে বুলি জানিবলৈ দিছে। অহা 25 ডিচেম্বৰত গ্ৰন্থমেলাৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিব।
ৰাজ্যখনৰ সামগ্ৰিক বিকাশ আৰু জনসাধাৰণৰ জীৱনৰ মান উন্নীত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে যোৱা 11 ডিচেম্বৰৰ পৰা গ্ৰহণ কৰা বিকাশৰ 12 দিন কাৰ্যসূচীৰ অধীনত আজিও কেইবাখনো জিলাত আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। আজি বৰপেটা, দৰং, ধুবুৰী, গোৱালপাৰা, তামোলপুৰ, বঙাইগাঁও, চিৰাং, ধেমাজি আৰু চৰাইদেউ জিলাত আয়োজিত এই কাৰ্যসূচীত কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। বৰপেটা জিলাত জয়ন্ত মল্লবৰুৱা, দৰঙত ৰূপেশ গোৱালা, ধেমাজি জিলাত যোগেন মোহন, গোৱালপাৰাত অশোক সিংহাল, তামোলপুৰত নন্দিতা গাৰ্লোচা, বঙাইগাঁৱত ৰঞ্জিত কুমাৰ দাস আৰু চৰাইদেউত মন্ত্ৰী বিমল বৰাই এই অনুষ্ঠানত অংশ ল'ব। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰত 3 দিনীয়াকৈ অনুষ্ঠিত আণ্ডাৰ দ্য চাল্ট্ৰী শীৰ্ষক নাট মহোৎসৱৰ আজি সামৰণি পৰিব। সামৰণি অনুষ্ঠানত বিভিন্ন ৰাভা লোককৃষ্টি প্ৰদৰ্শনৰ লগতে এখন মুকলি সভা অনুষ্ঠিত হ'ব। এই নাট মহোৎসৱত যোৱা দুদিনত ভালেসংখ্যক নাট্যপ্ৰেমীৰ সমাগম হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি বিদেশী শিক্ষাৰ্থী থাকিব পৰাকৈ উন্নত সা সুবিধাযুক্ত এটা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰাবাস উদ্বোধন কৰা হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই 48 গৰাকী শিক্ষাৰ্থী থাকিব পৰা এই ছাত্ৰাবাসটো উদ্বোধন কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কাৰ্যালয়ৰ সঞ্চালক প্ৰাধ্যাপক সুৰজিৎ বৰকটকীকে ধৰি কেইবাগৰাকীও বিষয়া তথা শিক্ষাৰ্থী উপস্থিত থাকে। বিদেশী ছাত্র ছাত্রীর আগমনের ক্রমবর্ধিত হারক ইতিবাচক লক্ষণ হিসাবে আখ্যা দিয়ে উপাচার্যগাকিয়ে অদূর ভবিষ্যতে উচ্চ শিক্ষার আন্তঃরাষ্ট্রীয়করণের যোগে বিশ্ববিদ্যালয়খনলে অধিক হারত বিদেশী ছাত্র ছাত্রীক আকর্ষণ করবলে যত্নপর হব বলে উল্লেখ করে। এতিয়া আহক কুমার ডেভিড দাসের সঙ্গে আজি গুয়াহাটির পর প্রকাশিত দৈনিক বাতৰি কাকত সমূহৰ প্রথম পৃষ্ঠার মুখ্য বাতৰিত চকু ফুৰাও।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভূটানৰ 117 সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণৰ বাবে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেশখনত উপস্থিত হোৱা, ৰাজ্যৰ অনলাইন ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত CBI অভিযোগনামা দাখিল কৰাকে ধৰি আন কেইবাটাও বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰীৰ ভূটান ভ্ৰমণৰ বাতৰিটো অসমৰ প্ৰতিদিন কাকতে চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত সপত্নীক মুখ্যমন্ত্ৰী শৰ্মা, পাৰোত ৰাজকীয় আদৰণি এডভান্টেজ এছামৰ হকে বাণিজ্যিক সন্মিলন ৰোড শ্বত ভাগ ললে মুখ্যমন্ত্ৰী শীৰ্ষক শিরোনামে ভোট হওয়া মুখ্য বাতরিরূপে প্রকাশ করেছে। একটা বিষয়ক লই দ্য সেন্টিনেল কাকতে CM একর্ডেড ওয়ার্ম ওয়েলকাম ইন ভুটান আর এডভান্টেজ আসাম 2.0 CM ইনভাইটস ভুটান PM শিরোনামে দুটা বাতরি প্রথম পৃষ্ঠাত ফটো হওয়া স্থান দিছে। দৈনিক অসমকে ধরে আন কেবাখনো কাকতেও বাতরিটি প্রথম পৃষ্ঠাত প্রকাশ করেছে। অসমীয়া খবর কাকতে CBI চার্জশিটত পাঁচ অভিযুক্ত পাঁচখন চার্জশিটত অভিযুক্ত 18 শিরোনামে রাজ্যৰ অনলাইন ট্রেডিং কেলেঙ্কারী সন্দৰ্ভত CBI বিশেষ আদালতত অভিযোগনামা দাখিল কৰাৰ বাতৰিটো মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। একেটা বাতৰি আমাৰ অসম, দি আসাম ট্ৰিবিউন আদি কাকতে ভিন্ন শিরোনামে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাত কেন্দ্রীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীৰ তালিকা, বিদেশী বিনিয়োগত অসম 26 নম্বৰত শিরোনামৰ বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে মহিলা তথা শিশুর বিরুদ্ধে অপরাধ রোধিবলৈ পদক্ষেপ গ্রহণের বাবে জনোৱা আবেদনের উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ করে কেন্দ্র আর রাজ্য সরকারসমূহের মতামত বিচারি জাননী জারি করার বাতরিটো প্রথম পৃষ্ঠাত গুরুত্বপূর্ণ বাতরিরূপে প্রকাশ করেছে। নিয়মীয় বার্তা কাকতের প্রথম পৃষ্ঠাত অহাবর্ষত 80% নম্বর পাওয়া শিক্ষার্থীয়ে বাণীকান্ত কাকতি মেধাবতার স্কুটি লাভ করব বলে শিক্ষামন্ত্রী ডক্টর অনুজ পেগুয়ে ঘোষণা করা বাতরিটোক স্থান দিয়া হয়েছে। এতিয়া আমি পুনের বাতরির মাজুলে ঘুরে যাও।
খেলৰ বাতৰি। ব্ৰিজবেন টেষ্টৰ চতুৰ্থ দিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফল' অনৰ পৰা হাত সাৰিবলৈ ভাৰতৰ সংগ্ৰাম অব্যাহত আছে। সামগ্ৰিকভাৱে 278 ৰাণত পিছ পৰি থকা ভাৰতৰ হাতত 4টা উইকেট থকা অৱস্থাত ফল' অনৰ পৰা হাত সাৰিবলৈ এতিয়াও 79 ৰাণৰ প্ৰয়োজন। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ বাবে চলি থকা তৃতীয়খন টেষ্ট খেলৰ আজিৰ চতুৰ্থ দিনাৰ খেলৰ মধ্যাহ্ন ভোজন বিৰতিলৈ আলহী দলটোৱে 6টা উইকেট হেৰুৱাই 167 ৰাণ সংগ্ৰহ কৰিছে। প্ৰথম ইনিংছত কালি 4 উইকেটত 51 ৰাণৰ পৰা খেলিবলৈ আৰম্ভ কৰি আজি ভাৰতে KL ৰাহুলৰ সংগ্ৰামী বেটিঙৰ সহায়ত 150 ৰাণ কৰিবলৈ সমৰ্থ হয়। ৰাহুল 84 ৰাণত আউট হোৱাৰ পাছত ৰবীন্দ্ৰ জাদেজাই 41 ৰাণত অপৰাজিত থাকি দলৰ সন্মান ৰক্ষাৰ যুঁজ অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বে কালি ঘৰুৱা দলটোৱে প্ৰথম ইনিংছত 445 ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাহে সৰ্বাধিক 6টা উইকেট দখল কৰে। উল্লেখযোগ্য যে পাঁচখন খেলৰ শৃংখলাটোত দুয়োটা দলে ইতিমধ্যে এখনকৈ খেলত জয়লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in লগ ইন কৰিব পাৰে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কুঁৱলী পৰাৰ লগতে বতৰ ফৰকাল হৈ থাকিব। এই সময়ছোৱাত ৰাজ্যৰ ঠাই বিশেষে পুৱা আৰু নিশাৰ ভাগত ডাঠ কুঁৱলী পৰাৰো সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26.9 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 11.2 ডিগ্ৰী চেলছিয়াছ। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। ভূটানৰ 117 সংখ্যক ৰাষ্ট্ৰীয় দিৱসত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। অহা বছৰৰ পৰা 80% নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলকহে ডঃ বাণীকান্ত কাকতি মেধাবতা প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ ঘোষণা। হিট এণ্ড ৰাণৰ ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ 106(2) নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। লোকসভাত আজি এখন দেশ এটা নিৰ্বাচন সম্পৰ্কীয় দুখন বিধেয়ক উত্থাপন আৰু ব্ৰিজবেন টেষ্টৰ চতুৰ্থ দিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফল' অনৰ পৰা হাত সাৰিবলৈ ভাৰতৰ সংগ্ৰাম অব্যাহত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।